Ella Akahwani. বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বৰ্তমান চৰকাৰে মহিলাৰ বাবে আসন সংৰক্ষণৰ পথত দেখা দিয়া সকলো বাধা দূৰ কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতিগৰাকী মহিলাক আশ্বাস দিছে। প্ৰধানমন্ত্ৰীয়ে কংগ্ৰেছে সদায় সংস্কাৰৰ ক্ষেত্ৰত নিষ্ক্ৰিয় মনোভাৱ গ্ৰহণ কৰি আহিছে আৰু সংস্কাৰৰ ক্ষেত্ৰত বিলম্ব ঘটোৱাই দলটোৰ কৰ্মসংস্কৃতি বুলি অভিযোগ তুলিছে। আমেৰিকাই ইৰাণৰ বন্দৰসমূহ অৱৰোধ কৰি থকালৈকে হৰ্মুজ প্ৰণালী বন্ধ হৈ থাকিব বুলি ইৰাণে প্ৰকাশ কৰিছে। এছিয়ান গেমছত পদক বিজয়ী শিৱা নাৰোৱাল আৰু শ্বট গেম শ্বুটাৰ ছাবিৰা হেৰিছে কাইৰোত হ'বলগীয়া আই এছ এছ এফ জুনিয়ৰ বিশ্বকাপ শ্বুটিং প্ৰতিযোগিতাত ভাৰতীয় অভিযানৰ নেতৃত্ব বহন কৰিব। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা ছানৰাইজাৰ্ছ হায়দৰাবাদে চেন্নাই ছুপাৰ কিংছক 10 ৰাণত পৰাস্ত কৰে। বৰ্তমান চৰকাৰে মহিলাৰ বাবে আসন সংৰক্ষণৰ পথত দেখা দিয়া সকলো বাধা দূৰ কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰতিগৰাকী মহিলাক আশ্বাস দিছে। প্ৰধানমন্ত্ৰীয়ে যোৱা নিশা ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত কয় যে মহিলাৰ বাবে আসন সংৰক্ষণৰ বিৰোধিতা কৰা দলসমূহে সংসদ আৰু বিধানসভাত মহিলাসকলৰ বৰ্ধিত অংশগ্ৰহণত প্ৰতিহত কৰিব নোৱাৰে। তেওঁ কয় যে বিজেপি আৰু এন ডি এ চৰকাৰ মহিলা সবলীকৰণত সংকল্পত অটল হৈ আছে। নাৰী শক্তি বন্ধন অধিনিয়মৰ সৈতে জড়িত বিধেয়ককেইখন সদনত গৃহীত হোৱাৰ বাবে প্ৰয়োজনীয় 66% ভোট লাভ কৰাত ব্যৰ্থ হৈছে যদিও চৰকাৰৰ সৈতে দেশৰ 100% মহিলাৰ আশীৰ্বাদ আছে বুলি শ্ৰীমোদীয়ে মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ স্বাৰ্থ তেওঁৰ চৰকাৰৰ বাবে সৰ্বোচ্চ অগ্ৰাধিকাৰৰ বিষয়। ঐকান্তিক প্ৰয়াস সত্বেও নাৰী শক্তি বন্ধন অধিনিয়মৰ সংশোধন সম্পৰ্কীয় বিধেয়ককেইখন গৃহীত কৰাত চৰকাৰ ব্যৰ্থ হোৱা বুলি তেওঁ উল্লেখ কৰে। ইয়াৰ বাবে সকলো মাতৃ ভগ্নীৰ ওচৰত ক্ষমা বিচাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে একাংশ ব্যক্তিয়ে দলকে সকলো বুলি গণ্য কৰিলে মহিলাৰ সবলীকৰণ আৰু ৰাষ্ট্ৰৰ স্বাৰ্থত ব্যাঘাত জন্মে। তেওঁ কয় যে মহিলাৰ স্বাৰ্থৰ সৈতে জড়িত এই বিধেয়ককেইখন সদনত গৃহীত নোহোৱাত কংগ্ৰেছ, ডি এম কে, এছ পি আৰু টি এম চিৰ সাংসদসকলে যিদৰে মহিলাসকলক অধিকাৰৰ পৰা বঞ্চিত কৰি আনন্দ প্ৰকাশ কৰিছিল সেয়া সঁচাকৈ বেদনাদায়ক। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ এই আচৰণক মহিলাৰ মৰ্যাদা আৰু আত্মসন্মানৰ ওপৰত আঘাত বুলি অভিহিত কৰে। নাৰী শক্তি বন্ধন অধিনিয়ম সময়ৰ আহ্বান বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া উত্তৰ, দক্ষিণ, পূব, পশ্চিমসহ দেশৰ সকলো অঞ্চলত মহিলাসকলৰ সন্তুলিত সবলীকৰণ সুনিশ্চিত কৰাৰ প্ৰয়াস আছিল। তেওঁ কয় যে সংসদত আনুপাতিক প্ৰতিনিধিত্ব বৃদ্ধি কৰি সৰু বৰ প্ৰতিখন ৰাজ্যৰ কণ্ঠ সবল কৰাৰ উদ্দেশ্যে বিধেয়ককেইখন যুগুত কৰা হৈছিল যদিও কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰ দলসমূহে এই ঐকান্তিক প্ৰচেষ্টা মষিমূৰ কৰিলে। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে পৰহি সদনত নাৰী শক্তি বন্ধন অধিনিয়মৰ বিৰোধিতা কৰা দলসমূহে প্ৰকৃততে মহিলাসকলৰ শক্তিক অৱজ্ঞা কৰিছে। তেওঁ কয় যে বিৰোধী দলসমূহে মহিলাৰ বাবে আসন সংৰক্ষণৰ বিৰোধিতা কৰি যি পাপ কৰিছে সেই পাপৰ পৰিণাম ভুগিব লাগিব। শ্ৰীমোদীয়ে কয় যে কংগ্ৰেছে সমষ্টিৰ সীমা নিৰ্ধাৰণ প্ৰক্ৰিয়াই কেইখনমান ৰাজ্যৰ ক্ষতি কৰিব বুলি অপপ্ৰচাৰ চলাইছিল যদিও চৰকাৰে প্ৰথমৰে পৰা কোনো ৰাজ্যৰ অংশীদাৰিত্ব কম নহয় আৰু ৰাজ্যসমূহৰ আসন আনুপাতিকভাৱে বাঢ়িব বুলি স্পষ্ট কৰি দিছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয় যে নাৰী শক্তি বন্ধন সংশোধনী বিধেয়কৰ মূল উদ্দেশ্য হৈছে 2029 চনৰ লোকসভা নিৰ্বাচনৰ পৰা মহিলাসকলক তেওঁলোকৰ দীৰ্ঘদিনীয়া অধিকাৰ প্ৰদান কৰা। তেওঁ বিধেয়ককেইখনক একবিংশ শতিকাৰ ভাৰতীয় মহিলাসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰাৰ, তেওঁলোকক আগবাঢ়ি যাবলৈ তেওঁলোকৰ পথত থকা বাধা দূৰ কৰাৰ যুগান্তকাৰী প্ৰচেষ্টা বুলি আখ্যা দিয়ে। শ্ৰীমোদীয়ে কয় যে এয়া স্পষ্ট অভিপ্ৰায় আৰু সততাৰে দেশৰ 50% জনসাধাৰণক তেওঁলোকৰ উচিত অংশীদাৰিত্ব আৰু প্ৰতিনিধিত্ব প্ৰদানৰ বাবে চলোৱা প্ৰচেষ্টা আছিল। কংগ্ৰেছে বিধেয়ককেইখনৰ বিৰোধিতা কৰি নিজকে সংস্কাৰ বিৰোধী দলৰূপে প্ৰমাণিত কৰা বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ লগতে কংগ্ৰেছে সদায় সংস্কাৰৰ ক্ষেত্ৰত নিষ্ক্ৰিয় মনোভাৱ গ্ৰহণ কৰি আহিছে আৰু সংস্কাৰৰ ক্ষেত্ৰত বিলম্ব ঘটোৱা, বাধা আৰোপ কৰা আৰু মনোযোগ অন্যফালে ঢাল খুওৱাটো দলটোৰ কৰ্মসংস্কৃতি বুলি অভিযোগ তোলে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আমেৰিকাই ইৰাণৰ বন্দৰসমূহ অৱৰোধ কৰি থকালৈকে হৰ্মুজ প্ৰণালী বন্ধ হৈ থাকিব বুলি ইৰাণে প্ৰকাশ কৰিছে। ইরানের ইসলামিক রিভলিউশনারী গার্ড কোরে আমেরিকার দ্বারা অব্যাহত থাকা যুদ্ধবিরতির চুক্তি ভঙ্গ করা বলে অভিহিত করে হরমুজ প্রণালীর ওসর চাপি অহা যিকোনো জাহাজক শত্রু বলে গণ্য করা হব আর ইয়াক লক্ষ্য করে গুলি চলওয়া হব পারে বলে প্রকাশ করেছে। উল্লেখযোগ্য যে কালি হরমুজ প্রণালী মুক্তি হওয়ার পিছত শেহতীয়াভাবে ইরানে এই কথা প্রকাশ করেছে। যুদ্ধবিরতি বাহাল থাকা সত্ত্বেও হরমুজ প্রণালী কেন্দ্র করে উত্তেজনা অব্যাহত আছে আর এই উত্তেজনা রোধ করার কূটনৈতিক প্রচেষ্টা চলি আছে। দক্ষিণ কোরিয়ার রাষ্ট্রপতি লি জি এ মায়ুঙে আজি ভারত ভ্রমণলৈ আহিব। তেওঁৰ সৈতে দেশখনৰ ফার্স্ট লেডি কিম হিয়ে কুয়ুং আর ভালেসংখ্যক মন্ত্রী জ্যেষ্ঠ বিষয়া ব্যবসায়িক নেতা তথা উচ্চ পর্যায়ের প্রতিনিধিও আহিব। এয়া হব রাষ্ট্রপতি লির প্রথমটো ভারত ভ্রমণ। বৈদেশিক পরিক্রমা মন্ত্রালয়ের সূত্রে প্রকাশ করা মতে এই ভ্রমণকালত রাষ্ট্রপতি লিয়ে প্রধানমন্ত্রী নরেন্দ্র মোদীর সঙ্গে বার্তালাপত মিলিত হব। দুয়োগৰাকী নেতাই বাণিজ্য আর বিনিয়োগ, কৃত্রিম বুদ্ধিমত্তা, সেমিকন্ডাক্টর, জটিল আর অত্যাবশ্যকীয় প্রযুক্তি, জাহাজ নির্মাণ, সাংস্কৃতিক বিনিময় আদি বিভিন্ন আলোচনার দ্বিপাক্ষিক সহযোগিতা সন্দর্ভত মত বিনিময় করব। দুয়োগৰাকী নেতাই পরস্পৰৰ স্বার্থজড়িত আঞ্চলিক আর গোলকীয় বিষয়সমূহতো মত বিনিময় করব। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে রাষ্ট্রপতি লির সন্মানার্থে অভ্যর্থনারও আয়োজন করব। দক্ষিণ কোরিয়ার রাষ্ট্রপতি লিয়ে রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুকু সাক্ষাৎ করব। বৈদেশিক পরিক্রমা মন্ত্রী এস জয়শঙ্করে ভ্রমণকারী রাষ্ট্রপতিগীক সাক্ষাৎ করব। রাষ্ট্রপতি লিয়ে ভারত ভ্রমণে দুয়োখন দেশের মাজত থকা সম্পর্ক অধিক শক্তিশালী করব বলে আশা করা হয়েছে। ভারতে হরমুজ প্রণালীত কালি ভারতীয় ধ্বজা বহনকারী দুখন জাহাজক লক্ষ্য করে হওয়া গুলিচালনার ঘটনাক লৈ গভীর উদ্বেগ প্রকাশ করেছে। বিদেশ সচিব বিক্রম মিশ্রীয়ে কালি সন্ধিয়া নতুন দিল্লীত ইরানের রাষ্ট্রদূত ডক্টর মহম্মদ ফধৌলির সঙ্গে হওয়া বৈঠকত এই ঘটনাক লৈ উদ্বেগ প্রকাশ করে। ব্যবসায়িক জাহাজ আর নাবিকসকলের সুরক্ষার বিষয়ে উল্লেখ করে শ্রীমিস্ত্রীয়ে কয় যে ইরানে পূর্বতেও ভারত অভিমুখী কেবাখনো জাহাজক নিরাপদে অহা যাওয়ার সুবিধা প্রদান করেছে। ব্যবসায়িক জাহাজক লক্ষ্য করে গুলিচালনার ঘটনাক লৈ গভীর উদ্বেগ প্রকাশ করে বিদেশ সচিবগুলি ইরানের রাষ্ট্রদূতগীক দেশখনের কর্তৃপক্ষক ভারতের মতামতের বিষয়ে অবগত করবলে আর ভারত অভিমুখী জাহাজসমূহক হরমুজ প্রণালীর আহ যা করার সুবিধা প্রদানের প্রক্রিয়া শীঘ্রে আরম্ভ করবলে আহ্বান জানায়। কাইরোত আজিরে পৰা হবলগীয়া আই এছ এছ এফ জুনিয়র বিশ্বকাপ শ্বুটিং প্রতিযোগিতার ভারতের 71 জনীয় দলটুক এশিয়ান গেমসত পদক বিজয়ী শিবা নরওয়াল আর শটগান শুটার সাবিরা হেরিসে নেতৃত্ব দিব। দলটুত অভিনব চকু অন্তর্ভুক্ত করা হয়েছে। 2023-র হাংজো এয়ান এশিয়ান গেমসত পুরুষের 10 মিটার এয়ার পিস্তল শাখাত শিবা নরওয়ালে অর্জুন সিং সীমা আর অলিম্পিক পদক বিজয়ী সরবজোত সিংর সঙ্গে সোণর পদক লাভ করেছিল। 25খন রাষ্ট্রের 284গৰাকী এথলিটে অংশগ্রহণ করবলগিয়া কাইরোর এই প্রতিযোগিতাত ভারতীয় দলটোত আটাইতকৈ বেছি খেলুৱৈ আছে। দলটোৱে 18টা ইভেন্টত পদকৰ বাবে নিজৰ প্ৰদৰ্শন আগবঢ়াব। জুনিয়র বিশ্বকাপৰ 21 বছৰ অনুৰ্ধৰ রাইফল, পিস্তল, শটগান আদি ইভেণ্টসমূহ অহা 27 এপ্ৰিললৈ চলিব। বিগত বছৰত নতুন দিল্লী আৰু সুভলত অনুষ্ঠিত জুনিয়ৰ বিশ্বকাপত ভাৰতে 17টা সোণসহ 37টা পদক লাভ কৰিছিল। আই পি এল ক্রিকেট প্রতিযোগিতাত যোৱা নিশা হায়দৰাবাদের রাজীব গান্ধী আন্তঃরাষ্ট্রীয় স্টেডিয়ামত অনুষ্ঠিত এখন খেলত সানরাইজার্স হায়দৰাবাদে চেন্নাই সুপার কিংসক 10 রানত পরাস্ত করে। সানরাইজার্স হায়দৰাবাদে প্রথমে বেট ধরার আমন্ত্রণ লাভ করে নির্ধারিত 20 ওভারত 9টা উইকেটৰ বিনিময়ত 194 রান সংগ্রহ করে। হায়দৰাবাদের হৈ অভিষেক শর্মা আর হেনরিক ক্লাসেনে 59 রান করে। চেন্নাইৰ অঞ্চুল কম্বোজ আৰু জেমি অভাৰটনে 3টা উইকেট দখল করে। প্রত্যুত্তরত চেন্নাই সুপাৰ কিংসে 20 ওভারত 8টা উইকেট হেরুয় 184 রানহে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে কালি বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত দিল্লী কেপিটেলছে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুক 6 উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। কলকাতাৰ ইডেন গার্ডেন্সত বিয়লি 3:30 বজাত হবলগীয়া প্রথমখন খেলত ৰাজস্থান ৰয়েলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। চণ্ডীগড়ত সন্ধিয়া 7:30 বজাত হবলগীয়া দ্বিতীয়খন খেলত পাঞ্জাব কিংছ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বর্তমান সরকারে মহিলার আসন সংরক্ষণের পথত দেখা দিয়া সকল বাধা দূর করব বলে প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে দেশের প্রতিগী মহিলাক আশ্বাস দিয়েছে। আমেরিকা ইরানের বন্দরসমূহ অবরোধ করে থাকালেকে হরমুজ প্রণালী বন্ধ হয়ে থাকিব বলে ইরানে প্রকাশ করেছে। আর আই পি এল ক্রিকেট প্রতিযোগিতার যা নিশা সানরাইজার্স হায়দরাবাদে চেন্নাই সুপার কিংসক 10 রানত পরাস্ত করে। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:55 মিনিটত শুনিবলৈ পাব।